হোছেয়া ভাববাদী পুস্তক 11 অধ্যায়। ইজৰাইলৰ প্ৰতি ঈশ্বৰৰ প্ৰেম। ইজৰাইল যেতিয়া শিশু আছিল তেতিয়া মই তেওঁক প্ৰেম কৰিছিলোঁ। মই মিছৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ। মই তেওঁলোকক যিমানেই মাতিছিলোঁ সিমানেই তেওঁলোক মোৰ ঈশ্বৰৰ পৰা দূৰলৈ আঁতৰি গ'ল। তেওঁলোকে বাল দেৱতাবোৰৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিছিল আৰু কটা মূৰ্তিবোৰৰ কাৰণে ধূপ জ্বলাইছিল। তথাপিও ময়েই ইফ্ৰমীয়ক খোজ কাঢ়িবলৈ শিকালোঁ। ময়েই তেওঁ মোৰ কোলাত লৈ ফুৰিলোঁ, কিন্তু তেওঁলোকে নাজানিলে যে মই তেওঁলোকৰ কাৰণে চিন্তা কৰোঁ। মই তেওঁলোকক প্ৰেম জৰী আৰু প্ৰেমৰ বান্ধোনেৰে চলাই আনিলোঁ। মই তেওঁলোকৰ বাবে কান্ধৰ ওপৰৰ পৰা জুৱলিখন তুলি ধৰা লোকৰ নিচিনা হলোঁ। পাছত কোজা হৈ তেওঁলোকক আহাৰ খুৱাই প্ৰতিপালন কৰিলোঁ। যিহেতু ইজৰাইলীয়াসকল মোলৈ উলটি আহিবলৈ অসন্মত হ'ল, সেয়ে তেওঁলোক মিছৰলৈ উলটি নাযাব। আৰু অসূৰিয়াই তেওঁলোকৰ ওপৰত শাসন কৰিব, তেওঁলোকৰ নগৰবোৰৰ ওপৰত যুদ্ধৰ তৰোৱাল পৰিব, তাতে তেওঁলোকৰ দুৱাৰবোৰৰ দাংবোৰ নষ্ট হ'ব, নিজৰ পৰিকল্পনাৰ দ্বাৰাই তেওঁলোক বিনষ্ট হ'ব। মোৰ লোকসকল মোৰ পৰা ঘূৰি যাবলৈ স্থিৰ কৰিছে, যদিও তেওঁলোকে মোক অৰ্থাৎ অতি উদ্ধত থকা জনাক মাতিলেও তেওঁলোকক মুঠেই উদ্ধত তুলি নল'ব। হে ইফ্ৰাইম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? হে ইজৰাইল, মই তোমাক কেনেকৈ আনৰ হাতত শুধাই দিম? মই তোমাক কেনেকৈ অদমাৰ নিচিনা কৰিম? মই তোমাৰ অৱস্থা কেনেকৈ ছবিউমিয়ৰ নিচিনা কৰিম? মোৰ হৃদয় ব্যাকুল হৈছে, মোৰ সকলো মমৰতা জাগি উঠিছে। মোৰ পচন্দ ক্ৰোধ মই তোমালোকৰ বিৰুদ্ধে প্ৰকাশ নকৰিম। মই ইফ্ৰাইমক পুনৰ বিনষ্ট নকৰিম, কিয়নো মই ঈশ্বৰ মানুহ নহওঁ। মই তোমালোকৰ মাজত থকা পবিত্ৰজনা, মই ক্ৰোধেৰে উপস্থিত নহ'ম। তোমাৰ লোকসকল মোৰ জিহুৱা পাছত চলিব, মই সিংহৰ নিচিনাকৈ গৰ্জন কৰি মাতিম। মই গৰ্জন কৰি মাতিলে মোৰ সন্তানসকল পশ্চিম ফালৰ পৰা কঁপি কঁপি আহিব। মিছৰ দেশৰ পৰা চৰাই নিচিনাকৈ, অসূৰিয়াৰ পৰা কপৌ নিচিনাকৈ তেওঁলোক কঁপি কঁপি আহিব। মই তেওঁলোকক নিজ নিজ ঘৰত বাস কৰাম, মই জিহুৱাই এই কথা কৈছোঁ। জিহুৱাই কৈছে, ইফ্ৰাইমৰ মিছা কথা, ইজৰাইল বংশৰ চলনাই মোক চাৰিওফালে বেৰি ৰাখিছে। কিন্তু জিহুদাই এতিয়া মোৰ অৰ্থাৎ ঈশ্বৰৰ লগত অহা যোৱা কৰিছে আৰু মোলৈ অৰ্থাৎ পবিত্ৰজনালৈ বিশ্বস্ত হৈ আছে।